Ea, akak bani. Batori koisu, Orup Kumar Sharma aru mor hoite ase Disha Sharma. Itiar pradhan batori hum hol. Pradhanmantri Narendra Modi dekhok sokolo dhoronor botor aru jolobayur babe hokre rashtra hisabe gori tolar deshe aji mousom obhijan arambho kore. Rastabuti Srimati Draupadi Murmue parihankhik ahila aru hankhik projuktiye nitigoto siddhantor babe obhiggotar abdo bhiti pradhan kori phalaprokho hakonor khetrot guruttopurno bhumika palon kore boli prokash korise. Dekhor bibhinno prantot aji shosya chopar utsob mokor hongkranti palon kora hoise. Protirokkha rajyamantri Sanjoy Sethe 1971 sonot juddhot hewa agbora prakton hoinikokorok dekhor sahastro bahinir shokti boli obhihito korise. Aru Bharotor mohila dol somproti notun dillit onusthito kho kho bishwokapor nijor prothomkhon khelot dokkhin কোরিয়ার বিরুদ্ধে অবতীর্ণ হয়েছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সকলো ধৰণৰ বতৰ আৰু জলবায়ুৰ বাবে সক্ৰিয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মৌচুম অভিযানৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 150 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অভিযান আৰম্ভ কৰা হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে মৌচুম অভিযান এখন বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 150 বছৰীয়া যাত্ৰাৰ প্ৰশংসা কৰি তেওঁ ইয়াক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ গৌৰৱময় অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কোটি কোটি ভাৰতীয়লৈ সেৱা আগবঢ়োৱাই নহয় বৰং ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি আগলি বতৰা উদ্যমৰ জৰিয়তে দেশৰ 90% অধিক লোকক বতৰৰ আগতীয়া বতৰা দিয়া হয়। যিকোনো লোকে পৰৱৰ্তী 10 দিনৰ বতৰৰ তথ্য যিকোনো সময়তে লাভ কৰিব পাৰে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বতৰৰ বাস্তৱিক সময়ভিত্তিক তথ্যই সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিছে আৰু কৃষি তথা সামুদ্ৰিক অৰ্থব্যৱস্থাৰ লেখীয়া খণ্ডসমূহ সুদৃঢ় কৰি তুলিছে। প্ৰাকৃতিক বিপৰ্যয়ৰ ফলত হোৱা ক্ষয় ক্ষতি হ্ৰাস কৰিবলৈ হলে বতৰ বিজ্ঞান বিভাগৰ দক্ষতা বৃদ্ধি কৰিবই লাগিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বতৰৰ ক্ষেত্ৰত দেশৰ অগ্ৰগতিয়ে ইয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সামৰ্থ বৃদ্ধি কৰিছে আৰু ইয়াৰ পৰা সমগ্ৰ বিশ্ব উপকৃত হৈছে। তেওঁ লগতে কয় যে ভাৰতৰ আকস্মিক বান পথ প্ৰদৰ্শন প্ৰণালীৰ জৰিয়তে নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকাক তথ্য যোগান ধৰি অহা হৈছে। ভাৰতে বিশ্ববন্ধু হিচাপে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অন্য ৰাষ্ট্ৰক সহায়ৰ বাবে সদায় প্ৰথমে হাত আগবঢ়াই আহিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতে গোলকীয় সেৱা আৰু সুৰক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে দেশৰ বতৰৰ আগলি বতৰা প্ৰদানৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে যোৱা দশকত এনে আগলি বতৰাৰ প্ৰায় 50% নিখুঁত বুলি প্ৰমাণিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে। তেওঁ লগতে ভিজন 2047 শীৰ্ষক নথিও জাৰি কৰে। এই নথিত বতৰৰ আগলি বতৰা, জলবায়ু ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ দূৰ কৰাৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। মৌচুম অভিযানৰ মূল উদ্দেশ্য হৈছে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু প্ৰণালী বিকশাই তোলা। এই উদ্যমৰ অধীনত বায়ুমণ্ডলৰ উচ্চ ৰেজলিউশ্যনৰ নিৰীক্ষণ সম্ভৱ হৈ উঠিছে। এই উদ্যমৰ ৰূপায়ণৰ বাবে ভৱিষ্যত প্ৰজন্মৰ ৰাডাৰ, কৃত্ৰিম উপগ্ৰহ তথা উচ্চ প্ৰদৰ্শনৰ কম্পিউটাৰৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে এই বছৰ অভিলেখ সংখ্যক 3,25,00,000 ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকে নাম পঞ্জীয়ন কৰিছে। নাম পঞ্জীয়ন কৰাসকলৰ ভিতৰত একাংশ বিদেশী শিক্ষাৰ্থীও আছে আৰু ইয়াৰ ফলত এই কাৰ্যসূচীৰ গৰিমা বৃদ্ধি পাইছে। পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ 12 জানুৱাৰীৰ পৰা বিদ্যালয় পৰ্যায়ত আৰম্ভ হৈছে আৰু 23 জানুৱাৰীত ইয়াৰ সামৰণি পৰিব। প্ৰধানমন্ত্ৰীৰ অনন্য উদ্যমস্বৰূপ পৰীক্ষা পে চৰ্চাৰ মূল উদ্দেশ্য হৈছে পৰীক্ষা সম্পৰ্কীয় মানসিক চাপ কম কৰা আৰু পৰীক্ষাৰ অভিজ্ঞতাক উৎসাহলৈ ৰূপান্তৰ কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে আৰু আত্মবিশ্বাস তথা ইতিবাচক মানসিকতাৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ায়। শিক্ষা মন্ত্ৰালয়ে গণ আন্দোলন হিচাপে পৰীক্ষা পে চৰ্চাক ভূয়সী প্ৰশংসা কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশাৰ পৰা।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পাৰিসাংখ্যিক আহিলা আৰু সাংখ্যিক প্ৰযুক্তিয়ে নীতিগত সিদ্ধান্তৰ বাবে অভিজ্ঞতালব্ধ ভেটি প্ৰদান কৰি ফলপ্ৰসূ শাসনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আই এছ এছৰ প্ৰশিক্ষণৰত এটা দলক সম্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে স্বাস্থ্য, শিক্ষা, জনসংখ্যাৰ আকাৰ আৰু নিয়োগ আদি তথ্য সংগ্ৰহৰ বাবে ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। লগতে তেওঁ পৰিসংখ্যা কেৱল দক্ষ শাসন ব্যৱস্থাৰ মেৰুদণ্ডই নহয় আৰ্থসামাজিক উন্নয়নৰ আহিলা বুলিও মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চৰকাৰক নীতি প্ৰণয়ন, কাৰ্যকৰী আৰু নিৰীক্ষণৰ লগতে নীতি পৰ্যালোচনা আৰু ইয়াৰ প্ৰভাৱ মূল্যায়নৰ বাবে তথ্যৰ প্ৰয়োজন। চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ নিৰপেক্ষ বুজাবুজি আৰু মূল্যায়নৰ বাবে নাগৰিকসকলকো তথ্যৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি শস্য চপোৱা উৎসৱ মকৰ সংক্ৰান্তি পালন কৰা হৈছে। মকৰ সংক্ৰান্তি শীত ঋতুৰ সমাপ্তি আৰু দীঘলীয়া দিনৰ আৰম্ভণিৰ প্ৰতীক। দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন নামেৰে এই উৎসৱ পালন কৰা হয়। অসমত ভোগালী বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পশ্চিমবংগত পৌষ সংক্ৰান্তি হিচাপে এই উৎসৱ পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মাঘ বিহু, মকৰ সংক্ৰান্তি, পোংগল আৰু উত্তৰায়ণ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। এই বাৰ্তাত শ্ৰীমোদীয়ে এই উৎসৱে জনসাধাৰণৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সাফল্যৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে এই উৎসৱে সমন্বয় আৰু ভাতৃত্বৰ বান্ধোন শক্তিশালী কৰিব। অসমতো আজি বাপতি সাহোন ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্ৰীতি ভোজ ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশীষ লৈছে। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভোগালী বিহু উপলক্ষে আজি জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। মেজিৰ উত্তাপে সমাজৰ সকলো অশুভ শক্তি নাশ কৰিব বুলি তেওঁ কামনা কৰে। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে 1971 চনৰ যুদ্ধত সেৱা আগবঢ়োৱা প্ৰাক্তন সৈনিকসকলক দেশৰ সশস্ত্ৰ বাহিনীৰ শক্তি বুলি অভিহিত কৰিছে। সশস্ত্ৰ বাহিনীৰ নৱম প্ৰাক্তন সৈনিক দিৱস উপলক্ষে আজি মুম্বাইৰ গৌৰৱস্তম্ভত পুষ্পাৰ্ঘ্য নিবেদন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰাক্তন সৈনিকসকলৰ দেশক গৌৰৱ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ তেওঁলোকৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে চৰকাৰে বিগত 10 বছৰত প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে 1,24,000 কোটি টকা ব্যয় কৰিছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভত আজি ত্ৰিবেণী সংগমত 3.5 কোটিৰো অধিক ভক্ত আৰু তীৰ্থযাত্ৰীয়ে মকৰ সংক্ৰান্তিত অমৃত স্নান সম্পন্ন কৰে। মকৰ সংক্ৰান্তি সম্পৰ্কীয় সকলো ৰীতি নীতি আৰু পৰম্পৰা সুচাৰুৰূপে চলি আছে। পবিত্ৰ স্নানৰ পাছত ভক্তসকলে ঘাটসমূহত পূজা অৰ্চনা সম্পন্ন কৰে। পৰম্পৰা অনুসৰি ভক্তসকলে দান দক্ষিণাও কৰে। ৰাছিয়াত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ ঘটনাৰ বিষয়ে ভাৰতে মস্কো মহল আৰু নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসৰ ওচৰত উত্থাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰুছ সেনাবাহিনীৰ হৈ কাম কৰি থকা বাকী ভাৰতীয় নাগৰিকসকলক শীঘ্ৰে সেৱামুক্ত কৰিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি এটা বিবৃতিযোগে ৰাছিয়াৰ সেনাবাহিনীত নিয়োজিত কেৰালাৰ এগৰাকী লোকৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে কেৰালাৰ আন এগৰাকী লোক আহত হৈছে আৰু তেওঁ সম্প্ৰতি মস্কোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভাৰতৰ মহিলা দল সম্প্ৰতি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত খো খো বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইফালে ভাৰতৰ পুৰুষ দল আজি নিশা 8:15 হ'বলগীয়া এখন খেলত ব্ৰাজিলৰ সন্মুখীন হ'ব। ভাৰতীয় পুৰুষ দলে কালি নেপালৰ বিৰুদ্ধে জয়েৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সকলো ধৰণৰ বতৰ আৰু জলবায়ুৰ বাবে সক্ৰিয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মৌচুম অভিযানৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পাৰিসাংখ্যিক আহিলা আৰু সাংখ্যিক প্ৰযুক্তিয়ে নীতিগত সিদ্ধান্তৰ বাবে অভিজ্ঞতালব্ধ ভেটি প্ৰদান কৰি ফলপ্ৰসূ শাসনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি শস্য চপোৱা উৎসৱ মকৰ সংক্ৰান্তি পালন কৰা হৈছে। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে 1971 চনৰ যুদ্ধত সেৱা আগবঢ়োৱা প্ৰাক্তন সৈনিকসকলক দেশৰ সশস্ত্ৰ বাহিনীৰ শক্তি বুলি অভিহিত কৰিছে আৰু ভাৰতৰ মহিলা দল সম্প্ৰতি নতুন দিল্লীত অনুষ্ঠিত খো খো বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।